প্ৰকাশিত বাক্য বিশ অধ্যায় হাজাৰ বছৰৰ বৰ্ণনা। তেতিয়া মই এজন দূতক স্বৰ্গৰ পৰা নামি অহা দেখিলোঁ। তেওঁৰ হাতত সেই অগাধ ঠাইৰ চাবি আৰু এডাল বৰ শিকলি আছিল। তেওঁ সেই ড্ৰেগন, সেই পুৰণি সৰ্প যি ডিয়াবল আৰু ছয়তান, তাক ধৰি এহেজাৰ বছৰলৈ বান্ধি ৰাখিলে। দুজনে সেই অগাধ ঠাইত তাক পেলাই দি সেই তাইৰ মুখ বন্ধ কৰিলে আৰু তাৰ ওপৰত চাপ মাৰি দিলে। তাক এনেদৰে অগাধ ঠাইত পেলাই দিয়াৰ কাৰণে এই যে সি যেন জাতিবোৰক যেতিয়ালৈ সেই এহেজাৰ বছৰ পূৰ্ণ হয় তেতিয়ালৈকে ভুলাব নোৱাৰে। তাৰ পাছত অলপ কালৰ বাবে সি মুক্ত হ'ব লাগিব। পাছত মই কেইখনমান সিংহাসন দেখিলোঁ। সেইবোৰৰ ওপৰত যি লোকসকল বহি আছিল তেওঁলোকক সুদবিচাৰ ভাৰ দিয়া হ'ল। আৰু মই সেই লোকসকলৰ জীৱাত্মা দেখিলোঁ যিসকলক যীশুৰ সাক্ষৰ কাৰণে আৰু ঈশ্বৰৰ বাক্যৰ কাৰণে মূৰচেদন কৰা হৈছিল, আৰু যিসকলে সেই পশু বা তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰা নাছিল আৰু নিজৰ কপালত আৰু হাতত তাৰ চাপ লোৱা নাছিল, তেওঁলোকে জীৱিত হ'ল আৰু এহেজাৰ বছৰ খ্ৰীষ্টৰ সৈতে ৰাজত্ব কৰিলে। মৃতসকলৰ অৱশিষ্ট লোক সেই হাজাৰ বছৰ পূৰ নোহোৱালৈকে জীৱিত নহ'ল। এয়ে প্ৰথম পুনৰুত্থান। যিজনে এই প্ৰথম পুনৰুত্থানৰ ভাগি হয় তেওঁ ধন্য আৰু পবিত্ৰ লোক। তেওঁলোকৰ ওপৰত দ্বিতীয় মৃত্যুৰ কোনো ক্ষমতা নাই। তেওঁলোক ঈশ্বৰৰ আৰু খ্ৰীষ্টৰ পুৰোহিত হৈ তেওঁৰ সৈতে এহেজাৰ বছৰ ৰাজত্ব কৰিব। শেষকালৰ বিচাৰ আৰু নতুন জিৰচালেমৰ বৰ্ণনা। যেতিয়া সেই হাজাৰ বছৰ পূৰ হ'ব, ছয়তান নিজ বন্দীশালৰ পৰা মুক্ত হ'ব আৰু তেতিয়া সি ওলাই আহি পৃথিৱীৰ চাৰিচুকত থকা গোপ আৰু মগোপ জাতিসকলক ভুলাই সৈন্যৰ দল যোগাৰ কৰি ৰণলৈ গোট খুৱাব। তেওঁলোকৰ সংখ্যা সাগৰৰ বালিৰ সমান হ'ব। সিহঁতে পৃথিৱীৰ বিস্তাৰেদি গৈ পবিত্ৰ লোকসকলৰ চাউনি আৰু প্ৰিয় নগৰ বেৰি ধৰিলে, কিন্তু স্বৰ্গৰ পৰা জুই পৰি সিহঁতক গ্ৰাস কৰিলে আৰু সিহঁতক ভুলোৱা ছয়তানক গন্ধক আৰু জুইৰ সৰুবৰত পেলোৱা হ'ল, য'ত সেই পশু আৰু ভাৰী কোৱা ভাৱদীও আছে, আৰু সিহঁতে চিৰকাললৈকে দিনে ৰাতিয়ে যাতনা ভোগ কৰিব। তাৰপাছত মই এখন ডাঙৰ বগা সিংহাসন আৰু তাৰ ওপৰত বহি থকা জনক দেখিলোঁ। তেওঁৰ উপস্থিতিত পৃথিৱী আৰু আকাশমণ্ডল পলাই গ'ল, কিন্তু সেইবোৰৰ কাৰণে যাবলৈ ঠাই পুনৰ পোৱা নগ'ল। সেই সিংহাসনৰ আগত সৰুবৰ সকলো মৃতসকলক থিয় হৈ থকা দেখিলোঁ আৰু কেইখনমান পুস্তক মেলা হ'ল। পাছত আৰু এখন পুস্তক মেলা হ'ল, জীৱন পুস্তক। সেই পুস্তকবোৰত লিখামতে মৃতসকলৰ নিজ নিজ কৰ্ম অনুসাৰে সুদবিচাৰ কৰা হ'ল। তেতিয়া সাগৰে নিজৰ লগত থকা মৃতসকলক সোধাই দিলে। মৃত্যু আৰু পৰলোকেও নিজৰ লগত থকা মৃতসকলক সোধাই দিলে, যাতে সেই মৃত লোকসকলক নিজ নিজ কৰ্ম অনুসাৰে সুদবিচাৰ কৰা হ'ল। পাছত মৃত্যু আৰু পৰলোকক সেই জুইৰ সৰুবৰত পেলোৱা হ'ল। সেয়ে অৰ্থাৎ অগ্নিৰ সৰুবৰেই দ্বিতীয় মৃত্যু। আৰু জীৱন পুস্তকত যিকোনো জনৰ নাম পোৱা নগ'ল, তেওঁলোকক সেই জুইৰ সৰুবৰত পেলোৱা হ'ল।